আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। ৰাজ্য চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ নিযুক্তি অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 23,956 গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আজি নিযুক্তি দিয়া শিক্ষকসকলকে ধৰি বৰ্তমান ৰাজ্য চৰকাৰে নিযুক্তি দিয়া পদৰ সংখ্যা 1,24,345 হৈছে। অহা বছৰ আৰু 50,000 নিযুক্তি প্ৰদানৰ বাবে চৰকাৰে লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ শৰ্মাই স্বাধীনতাৰ পাছত ৰাজ্যত কোনো এখন চৰকাৰেই 1 লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি 1 লাখ নিযুক্তি সম্পূৰ্ণ হ'ল, সেয়েহে আজি ৰাজ্যখনৰ যুৱক যুৱতীলৈ তেওঁ অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰ্তমানৰ চৰকাৰৰ অধীনত কোনো ধৰণৰ উৎকোচ নিদিয়াকৈয়ে যোগ্যতাৰ ভিত্তিত যুৱক যুৱতীসকলে চাকৰি লাভ কৰাটো সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰে। ৰাজ্যৰ শিক্ষা বিভাগ আৰু কৃষি বিভাগ আদিত এই নিযুক্তি প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। নিযুক্তি লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত কোনো ওজৰ আপত্তি দাখিলৰ বাবে আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈকে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পৰ্টেল DEE.gov.in মুকলি কৰিব বুলি ঘোষণা কৰিছে। তদুপৰি নথিপত্ৰ পৰীক্ষণ সম্পৰ্কীয় কাৰণত আবেদন স্থগিত ৰখা 834 গৰাকী প্ৰাৰ্থীয়ে পৰ্টেলত থকা লিংকত ওজৰ আপত্তিৰ লগতে নথিপত্ৰ দাখিল কৰিব পাৰিব। চূড়ান্ত বাছনি তালিকাত স্থান লাভ কৰা শিক্ষকসকলৰ নিযুক্তি পত্ৰ, জিলা আৰু বিদ্যালয়ৰ নামৰ ক্ষেত্ৰত কিবা অমিল ধৰা পৰিলে সেই অভিযোগো পৰ্টেলত সন্নিৱিষ্ট হৈ থকা লিংকৰ জৰিয়তে দাখিল কৰিব পাৰিব। প্ৰতিটো ওজৰ আপত্তিৰ বিপৰীতে সমৰ্থিত নথিপত্ৰ দাখিল কৰিব লাগিব। দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰি যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। দলে নতুন সদস্য ভৰ্তি আৰু দলটোৰ বৰ্তমানৰ সদস্যসকলক পুনৰ নবীকৰণ কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে দলক তেওঁৰ সদস্যপদ নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি JP Nadda পৰা প্ৰমাণ পত্ৰ গ্ৰহণ কৰে। আজিৰে পৰা অহা 10 নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ'ব। সদস্য ভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় অহা 25 ছেপ্টেম্বৰত সামৰণি পৰিব। ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশত কমেও 10 কোটি নতুন সদস্য ভৰ্তিৰ অভিযানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। জনসাধাৰণে মিছ কল অথবা দলৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল মঞ্চৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিজেপিয়ে সদস্যতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। তেজপুৰ, তামোলপুৰ জিলাৰ নাগৰিজুলী আৰু দৰঙাজুলী পৰিষদীয় সমষ্টিত আজি দলটোৱে যোগদান সমাৰোহৰো আয়োজন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দলৰ কেইবাগৰাকীও নেতা কৰ্মীৰ উপস্থিতিত নাগৰিজুলী পৰিষদীয় সমষ্টিত 875 গৰাকী লোকে দলত যোগ দিয়ে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ হৈছে। শিশু, কিশোৰ কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যৰে এই মাহ পালন কৰা হৈছে। মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত ৰাজ্যিক পোষণ মাহৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ অনুষ্ঠানত মাতৃ বন্দনা যোজনাৰ মাতৃসকলক চেকসমূহ বিতৰণ কৰে। উল্লেখযোগ্য যে পোষণ মাহৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন স্থানত মাতৃসকলৰ লগতে সন্তানৰ সুস্বাস্থ্য গঢ়ি তোলাৰ লক্ষ্যৰে সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মাজুলীৰ জিলা মহিলা সবলীকৰণৰ উদ্যোগত তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বগৰীগুৰি মিচিংগাঁৱত আইন সম্বন্ধীয় সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত ঘৰুৱা হিংসা প্ৰতিৰোধী আইন, কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন নিৰ্যাতন প্ৰতিৰোধী আইন, যৌতুক প্ৰতিৰোধী আইন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে বাল্য বিবাহ প্ৰতিৰোধী আইন, শিশু শ্ৰমিক আইন সম্পৰ্কেও সাধাৰণ ৰাইজক অৱগত কৰোৱা হয়। মাজুলী জিলাৰ মুখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বোধেশ্বৰ পামেকামে সবল ব্যক্তি হিচাপে সভাত অংশ লয়। লখিমপুৰ জিলাৰ ন্যায়িক আদালত চৌহদ আৰু ঢকুৱাখনা মহকুমা ন্যায়িক আদালত চৌহদত অহা 14 ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনাত এই লোক আদালতৰ আয়োজন কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত এই লোক আদালতত ভূমি অধিগ্ৰহণৰ গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ, বিদ্যুৎ, পানীৰ মাচুল, মটৰ দুৰ্ঘটনাৰ দাবীৰ গোচৰ, গ্ৰাহক পৰিক্ৰমা গোচৰকে ধৰি বিভিন্ন গোচৰৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। এই লোক আদালতত গোচৰ নিষ্পত্তিৰ বাবে জনসাধাৰণক লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৈতে যোগাযোগ কৰিবলৈ আহান জনোৱা হৈছে। সন্ধিয়া 6 বজাৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।